এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন। 22খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি NDA বৈঠক। 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান দ্বাদশ স্থানলৈ উন্নীত। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পুনৰ 5 লোকৰ সাক্ষ্য গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014-26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952-13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964-27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ 12 সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপনৰ বাবে NDAই আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন ৰাজ্যৰ NDA চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কৰ্মসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উপস্থিতিত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰাৰ পাছত ডঃ শৰ্মাই কয় যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব বুলিও তেওঁ কয়। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ইপিনে অহা 1 জুলাইত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাচি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়।
অন 1 জুলাই দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ অব জাপান এণ্ড অনাৰেবল প্ৰাইম মিনিষ্টাৰ অব ইণ্ডিয়া বোথ উইল হেভ সামিট লেভেল মিটিং হিয়াৰ ইন গুৱাহাটী হুইচ উইল এগেইন ষ্ট্ৰেংথেন আসাম'স ৰোল ইন ইণ্ডিয়া জাপান ৰিলেচনশ্বিপ।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6,000ৰো অধিক ব্যৱসায়ক সংযোগক প্ৰতিনিধিত্ব কৰা FEBIৰ সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান 2024-25 শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ তথ্যৰ আধাৰত শেহতীয়াকৈ প্ৰকাশ কৰা পাৰফৰ্মেন্স গ্ৰেডিং ইণ্ডেক্স চমুকৈ PGI তালিকাত অসমৰ শিক্ষা বিভাগে পূৰ্বৰ 27 স্থানৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয় শিক্ষাখণ্ডক দেশৰ ভিতৰত 10 স্থানলৈ উন্নীত কৰাৰ বাবে লক্ষ্য লৈ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এই তালিকাত চণ্ডীগড় প্ৰথম, পঞ্জাব দ্বিতীয় আৰু কেৰালাম তৃতীয় স্থানত আছে। উল্লেখযোগ্য যে পুনৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰা ডাঃ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত কালি পৰ্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰীগৰাকীয়ে শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অহা 2 আগষ্টত অসমতো লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে যাব। এইসকলৰ ভিতৰত শিক্ষকো আছে। ইয়াৰ বাবে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা মৰ্মে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে 2026-27 বৰ্ষত ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে বাজেট ধাৰ্য কৰি প্ৰস্তুতি চলোৱা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডাংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলসমূহৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। নৱগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা জিলাখনৰ 4গৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰো খতিয়ান লয়। তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। ইয়াৰ লগত অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া নিযুক্তি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
আজি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈ পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিছিল। আজি মই ইয়ালৈ আহিলো আৰু সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত, বিষয়াসকলৰ উপস্থিতিত আমি গোটেই জিলাখনৰ কিছু পৰ্যালোচনা কৰিলো। মুখ্যতঃ আমি ফ্লাড প্ৰিপাৰেশ্যন, কাৰণ প্ৰতি বছৰে আপোনালোকে জানে যে বানপানী আহে আৰু বানপানীৰ কাৰণে আমাৰ এটা প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয়। যোৱা সময়ত যিহেতু নিৰ্বাচন আছিল আৰু চৰকাৰ এই সময়ত মাজতে নিৰ্বাচন চলি থকাৰ কাৰণে সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছিল, অফিচাৰ লেভেলতে কিছু প্ৰিপাৰেশ্যন চলি আছিল, আমি পলিটিকেলি বা চৰকাৰখনে চাব পৰা নাছিলোঁ। আজি মই মুখ্যতঃ ইয়াৰ ফ্লাড প্ৰিপাৰেশ্যন, যে বানপানী আহিলে আমি কেনেকৈ তাক মোকামিলা কৰি, তাত সকলো ধৰণৰ বস্তু মজুত আছেনে নাই, বানপানীৰ লগত জড়িত ৰেচনৰ পৰা ঔষধৰ পৰা খোৱা পানীৰ পৰা অন্যান্য সকলো বস্তু ঠিকমতে আছেনে নাই, এই গোটেই কথাখিনি আমি চালোঁ আৰু তাৰ লগে লগে এইখন জিলাত ভৱিষ্যতৰ দিনত আমি কেনেকৈ কাম কৰিব লাগিব, অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই কেনেকৈ পালন কৰি বিভিন্ন বিভাগৰ ৰিভিউ ল'লোঁ।
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। মন্ত্ৰী বৰাই কালি ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি উপৰি পুৰুষক শ্ৰদ্ধাৰে স্মৰণ কৰে। এই পৰিদৰ্শন কাৰ্যসূচীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুজ দিহিঙীয়াৰ উপৰি জিলা আয়ুক্ত ডঃ নেহা যাদৱো উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকী এইদৰে কয়।
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাত দায়িত্ব দিয়াৰ পিছত আমাৰ চৰকাৰৰ যি পৰম্পৰা, 21জন মন্ত্ৰী 2 বা 3খন জিলা অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰে আৰু সেই দায়িত্ব অনুসৰি মোৰ ভাগত চৰাইদেউ আৰু শিৱসাগৰ এই দুখন ঐতিহ্যমণ্ডিত 600 বছৰীয়া আহোম শাসনৰ ঐতিহ্য বিজড়িত এই জিলা দুখনৰ দায়িত্ব পৰিছে আৰু আহি আজি প্ৰথমে আমি উপৰি পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ আশীৰ্বাদ কামনাৰে এই ঐতিহাসিক চৰাইদেউ মৈদামত আমি উপস্থিত হৈছোঁহি। আমাৰ দুইখন জিলাৰ জনপ্ৰতিনিধি নাজিৰাৰ ময়ূৰ গোহাঁই, সোণাৰীৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, মাহমৰাৰ সুৰজ দিহিঙীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি চৰাইদেউ জিলা আয়ুক্ত, আমাৰ অন্যান্য বিভিন্ন দায়িত্বত থকা আমাৰ বিষয়ববীয়াসকল, আমাৰ দলীয় কাৰ্যকৰ্তাসকল সকলোৱে আহি আমাৰ উপপুৰুষৰ আশীৰ্বাদ লৈ আগন্তুক দিনত যাতে এই দুইখন জিলাৰ জনসাধাৰণৰ মনৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহ আমি চৰকাৰৰ মঞ্চত আলাপ আলোচনাৰে আমি নিৰাময়ৰ দিশে আগুৱাই লৈ যাব পাৰোঁ।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি পুনৰ পাঁচজন লোকৰ সাক্ষ্য গ্ৰহণ কৰিব। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্ট ট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বীৰিণচি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে সাক্ষ্য প্ৰদানৰ বাবে আজি দিন ধাৰ্য কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতে কালি দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে পাঁচগৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে তিনিগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা 2% অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। ভাৰতৰ পুৰুষৰ এ দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এ দলক 8 ৰাণত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাতে 269 ৰাণত 8টা উইকেট হেৰুৱায়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এ দলৰ মুখামুখি হ'ব। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। নগাঁও, হোজাই আৰু গোলাঘাট জিলাৰ 4খন বনাঞ্চলত চৰকাৰে উচ্ছেদ চলাব। ন্যায়ালয়ে চৰ্ত সাপেক্ষে সেউজ সংকেত প্ৰদান কৰাৰ পাছতেই উচ্ছেদৰ বাবে তৎপৰ হৈছে বন বিভাগ। দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্ধাৰিত সময়ত বেদখলকাৰীয়ে ভূমি খালী নকৰিলে জিলা প্ৰশাসন, আৰক্ষী, বন বিভাগ আৰু ৰাজ্য চৰকাৰক উচ্ছেদ চলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম ইউৰোপ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰি গুৱাহাটীত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত অসম ইউৰোপ সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইউৰোপীয় সংঘৰ সহযোগত সুগন্ধি আৰু সোৱাদ, আয়ুষ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ইউৰোপৰ বজাৰত 12 মাহেই উপলব্ধ হ'ব অসমত উৎপাদিত সামগ্ৰী। দি আছাম ট্ৰিবিউন আৰু দি চেণ্টিনেল কাকততো একেটা বাতৰিকে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। অসমীয়া খবৰ কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক কেৰিয়াৰত অনন্য মাইলৰ খুঁটি স্থাপন কৰিলে। নেহৰুৰ পাছত 3টাকৈ লোকসভা নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমগৰাকী নেতা হিচাপে অভিলেখ ৰচনা কৰিলে নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মৰ্চাৰ সকলো মুখ্যমন্ত্ৰীৰ উপস্থিতিত NDAই শক্তি প্ৰদৰ্শন কৰিব। দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। 48খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া সৰ্ববৃহৎ ফুটবল বিশ্বকাপক লৈ সমগ্ৰ বিশ্বতে ব্যাপক উৎকণ্ঠা আৰু উত্তেজনাৰ সৃষ্টি হৈছে। দৈনিক অগ্ৰদূত কাকতে সবিস্তাৰে এই সন্দৰ্ভত যুগুতোৱা এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন। 22খন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি NDAৰ বৈঠক। 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান 2ৰ স্থানলৈ উন্নীত। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহু আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।